এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহ, কাইলৈ ৰাজ্যজুৰি পালন কৰিবলগীয়া শ্বহীদ দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 3 লাখৰো অধিক হিতাধিকাৰীলৈ ৰাজ্যত গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ আৰু ইণ্ডিগ বিমান বাতিলৰ ঘটনাৰ বুজ ল'বলৈ কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰালয়ৰ উপসঞ্চালক বিজয় প্ৰতাপ সিঙৰ গুৱাহাটীত বৈঠক। ৰাজ্যপাল আৰু কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তনত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে 2047 চনলৈ ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন পূৰণ কৰাৰ দায়িত্ব দেশৰ নৱপ্ৰজন্মৰ ওপৰতে ন্যস্ত আছে বুলি মন্তব্য কৰে। এই সমাৰোহত 2804গৰাকী PhD, স্নাতক, স্নাতকোত্তৰ তথা ডিপ্লমাৰ শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তদুপৰি শৈক্ষিক উৎকৰ্ষতাৰ বাবে 125গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই সমাৰোহত জনতাৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে D.Lit উপাধি প্ৰদান কৰা হয়। শিল্পীগৰাকীৰ হৈ ভগ্নী পামী বৰঠাকুৰে এই সন্মান গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে 1985 চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্ৰবাদ তথা গুপ্ত হত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখন উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্তৰ দিশে ধাৱমান হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যত সম্প্ৰতি কমেও 25খন বিশ্ববিদ্যালয়, 15খন চিকিৎসা মহাবিদ্যালয়, 20খন অভিযান্ত্ৰিক মহাবিদ্যালয় তথা বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ স্থাপনৰ জৰিয়তে শিক্ষাৰ্থী সমাজে নতুন সুযোগ সুবিধা লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ঔদ্যোগিকীকৰণৰ নতুন পৰিৱেশ গঢ় লৈ উঠিছে। দুৰ্নীতি অবিহনে যোগ্য নিবনুৱাই সংস্থাপনৰ সুবিধা লাভ কৰা বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে। সাংস্কৃতিক, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে নতুন প্ৰয়াসৰ জৰিয়তে ৰাজ্যখন সম্প্ৰতি দেশৰ ভিতৰতে শক্তিশালী ৰাজ্যত পৰিণত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা মহিলা ক্ৰিকেটাৰ চিমু দাসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰহেৰে এই বিষয়টো মুখ্যমন্ত্ৰীক ফোনযোগে অৱগত কৰাৰ বিষয়ে উল্লেখ কৰে। নগাঁও জিলাৰ দিব্যাংগ ক্ৰিকেটাৰ চিমু দাসে ভাৰতীয় দিব্যাংগ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি গৌৰৱান্বিত কৰাৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
যোৱা সপ্তাহৰ কোনোবা এটা দিনত ৰাতিপুৱা 5:30 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল আৰু ফোন কৰি তেখেতে মোক কৈছিলে যে তই চিমুৰ লগত কথা পাতিছনে নাই। তেতিয়া মই অলপ দেৰি কাৰণে চিন্তা কৰিছিলো যে ভুলতে মোক ফোন লগালে নেকি। মই অলপ দেৰি কাৰণে স্তম্ভিত হৈছিলো। এবাৰ ৱৰ্ল্ড ব্লাইণ্ড ওমেন ক্ৰিকেটত ইণ্ডিয়া চেম্পিয়ন হৈছে আৰু এই ইণ্ডিয়ান টীমটোত চিমু দাস বুলি ছোৱালী এগৰাকীয়ে খেলিছিল আৰু এই চিমু দাস অসমৰ নগাঁৱৰ কঠীয়াতলীৰ ছোৱালী। আপোনালোকে চিন্তা কৰক যে অসমৰ ছোৱালী এগৰাকী অন্ধ দিব্যাংগ ভাৰতীয় ক্ৰিকেট মহিলা টীমত খেলিছে আৰু আজি তেওঁ চেম্পিয়ন হৈ উভতি আহিছে।
ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে কাইলৈ পালন কৰিবলগীয়া শ্বহীদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদসকলৰ স্মৃতিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে আজি বিয়লি থাপনা স্থাপন, ভাগৱত পাঠ, শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্বলন, অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত এগচিকৈ বন্তি প্ৰজ্বলন, দিহানাম, থিয়নাম আদিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অক্ষয় বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পূৰ্বে আজি পুৱা মুখ্যমন্ত্ৰীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ কাইলৈ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধনৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ সামাজিক মাধ্যমযোগে জনসাধাৰণক সম্বোধন কৰি এই স্মাৰক ক্ষেত্ৰত কাইলৈ হ'বলগীয়া অনুষ্ঠানলৈ সকলোকে আমন্ত্ৰণ জনায়। কাইলৈ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত এই ক্ষেত্ৰত শ্বহীদ দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ উপৰি জিলা আৰু সমজিলাৰ সদৰসমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে শ্বহীদ দিৱস পালন কৰা হ'ব। পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন মুখ্যমন্ত্ৰী ড০ শৰ্মাই আনুষ্ঠানিকভাৱে কাইলৈ মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা থাকিব। ৰাজ্যৰ বিভিন্ন জিলাত শ্বহীদ দিৱস পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই সুধাকণ্ঠৰ শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটি বিভিন্ন স্থানত সমূহীয়াকৈ পৰিৱেশন কৰা হ'ব। ধেমাজি জিলাতো এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত ধেমাজিৰ পৰা এয়া আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো কাইলৈ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে। ধেমাজি কাছাৰী মৈদান প্ৰাংগণত কাইলৈ পুৱা 11 বজাৰ পৰা অনুষ্ঠিত হ'ব লগা শ্বহীদ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব। শ্বহীদ দিৱসৰ কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে কাছাৰী মৈদানত ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে ধেমাজি জিলা প্ৰশাসনে। উল্লেখ্য যে কাইলৈ প্ৰায় 10,000 লোকক সমবেত কৰি শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটো সমস্বৰে পৰিৱেশন কৰোৱাৰ বাবে লক্ষ্য লৈছে ধেমাজি জিলা প্ৰশাসনে। সেই উদ্দেশ্যে ধেমাজিৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন আত্মসহায়ক গোটৰ কৰ্মচাৰীসকলক একত্ৰিত কৰি জিলা প্ৰশাসনে এই কাৰ্যসূচী সফল কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।
নগাঁও জিলাত সদৌ নগাঁও জিলা ছাত্ৰ সন্থা আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হ'ব। এই উপলক্ষে কুঁৱৰীটোলাৰ গান্ধী খেলপথাৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰি পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বকোৰ গান্ধী মৈদানত উদ্বোধন কৰে। 2025-26 বৰ্ষৰ বাবে 3 লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰি পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বকোত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে ন্যূনতম পৰিমাণত আবণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে এই আঁচনিৰ গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলক 1.5 লাখকৈ টকা দিয়াটো তাৎপৰ্যপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে। সম্প্ৰতি যোগ্যসকলেহে চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ সুযোগ পাইছে বুলি তেওঁ উল্লেখ কৰে। লখিমপুৰ জিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মঞ্জুৰি পত্ৰ মুঠ 458টা পৰিয়ালক অৰ্পণ কৰা হয়। এই অনুষ্ঠানত বিধায়ক মানৱ ডেকা, জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতো আজি অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। যোৰহাট বিধানসভা সমষ্টিৰ বাবে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আৰু তিতাবৰ মৰিয়নী তথা তিয়ক বিধানসভা সমষ্টিতো এই উপলক্ষে অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। শ্ৰীভূমি জিলাত মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপস্থিতিত 4,226 গৰাকী হিতাধিকাৰীক নতুন গৃহ নিৰ্মাণৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰা হয়। ইণ্ডিগো বিমান বাতিল আৰু উৰণ অৱতৰণৰ বিলম্ব হোৱা ঘটনাৰ ক্ষেত্ৰভিত্তিক পৰিস্থিতিৰ বুজ লবলৈ কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান মন্ত্ৰালয়ৰ উপসঞ্চালক বিজয় প্ৰতাপ সিং আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। বিমানৰ উৰণ অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে সন্মুখীন হোৱা দুৰ্ভোগৰ বুজ লবলৈ উপসঞ্চালকগৰাকীয়ে যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত যাত্ৰীৰ সুবিধা আৰু সুৰক্ষাকে অগ্ৰাধিকাৰ দিছে। তৎসত্বেও যাত্ৰীসকলে সন্মুখীন হোৱা এই পৰিস্থিতি অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁ ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি নঘটাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিমান বাতিলৰ ফলত ইণ্ডিগো বিমান কৰ্তৃপক্ষই ইতিমধ্যে দেশজুৰি 827 কোটি টকা যাত্ৰীসকলক উভতাই দিছে। প্ৰধানমন্ত্ৰীৰ সমাগত অসম ভ্ৰমণৰ সময়ত নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লবলৈ আজি মন্ত্ৰী প্ৰশান্ত ফুকন নামৰূপত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে অংশ ল'বলগীয়া ৰাজহুৱা সভাৰ স্থানত উপস্থিত হৈ বিভাগীয় বিষয়াসকলৰ সৈতে সামগ্ৰিক ব্যৱস্থাৰ অগ্ৰগতিৰ বুজ লয়। জিলাখনৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি জিলা প্ৰশাসনৰ বিভিন্ন বিষয়াসকলেও মন্ত্ৰীগৰাকীক পৰিদৰ্শনকালত সংগ দিয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি নিশা 9:15 কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকাৰ সৈতে হোৱা সাক্ষাৎকাৰ পুনৰ প্ৰচাৰ কৰা হ'ব। বিয়লি 3:05 প্ৰচাৰিত এই সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহ, কাইলৈ ৰাজ্যজুৰি পালন কৰিবলগীয়া শ্বহীদ দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 3 লাখৰো অধিক হিতাধিকাৰীলৈ ৰাজ্যত গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ আৰু ইণ্ডিগো বিমান বাতিলৰ ঘটনাৰ বুজ লবলৈ কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰালয়ৰ উপসঞ্চালক বিজয় প্ৰতাপ সিঙৰ গুৱাহাটীত বৈঠক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।